এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ 38,000 পৰিয়ালক সামৰি 25,991 স্থানত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় মুকলি। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাক গুৱাহাটীত CID সোধা পোছা। শিল্পীগৰাকীৰ দুজন ব্যক্তিগত সুৰক্ষা বিষয়াক নিলম্বন। 6টা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ গঠন কৰা মন্ত্ৰী গোটৰ চূড়ান্ত প্ৰতিবেদন 25 নৱেম্বৰত দাখিলৰ সম্ভাৱনা। চিপ ব্যৱহাৰৰ দ্বাৰা কোৱাণ্টাম পদাৰ্থ বিজ্ঞানৰ ক্ৰিয়াশীল ৰূপৰ প্ৰদৰ্শনৰ পৰীক্ষাৰ বাবে আমেৰিকাৰ 3গৰাকী বিজ্ঞানীলৈ এই বছৰৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা। আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ICC মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেটত বিজয়ৰ বাবে ইংলেণ্ডক বাংলাদেশৰ 179 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। বুনিয়াদী অৰ্থনীতিৰ সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশেৰে লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আনুষ্ঠানিকভাৱে মুকলি কৰে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশ লৈ ৰাজ্যৰ 25,991 স্থানত সমবেত হিতাধিকাৰীসকলক সম্বোধন কৰে। অৰুণোদয় আঁচনিৰ বাবে ৰাজ্য চৰকাৰে বছৰি প্ৰায় 5,000 কোটি টকা ব্যয় কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ 38 লাখ মহিলা উপকৃত হ'ব বুলি প্ৰকাশ কৰিছে। এই আঁচনিৰ অধীনত কোনো লোকে ধন নাপালে ততালিকে সংশ্লিষ্ট কৰ্তৃপক্ষক অভিযোগ কৰিবলৈ তেওঁ আহ্বান জনায়। মহিলা হিতাধিকাৰীসকলক এই আঁচনিৰ ধন সময়মতে পাবলৈ যোগাযোগৰ বাবে একাউণ্ট সংযোগী ফোন নম্বৰ আৰু বেংকৰ KYC সক্ৰিয় কৰি ৰাখিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাক মাহে 1,250 টকাকৈ প্ৰদান কৰাৰ লগতে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিবৰ বাবে চৰকাৰে অতিৰিক্তভাৱে 250 টকাকৈ দিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অহা বছৰৰ ফেব্ৰুৱাৰীত চৰকাৰে মাতৃসকলৰ বাবে ডাঙৰ উপহাৰ আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আনহাতে অহা 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থকা পৰিয়ালসমূহে সুলভ মূল্যত দাইল, নিমখ আৰু চেনী লাভ কৰিব বুলিও ডঃ শৰ্মাই ভাষণত উল্লেখ কৰে। বিটিআৰ জিলাসমূহৰ বাহিৰে ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তসকলক অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ কাম যথাযথভাৱে সম্পন্ন কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।
এই অৰুণোদয় 3 আঁচনিখনে 38 লাখ মহিলাক সামৰি ল'ব আৰু প্ৰত্যেকগৰাকী মহিলাই প্ৰতি মাহত 1,250 টকাকৈ প্ৰত্যক্ষভাৱে লাভ কৰিব আৰু তেওঁলোকে জুন মাহতে গেছৰ চিলিণ্ডাৰ কিনিব অতিৰিক্ত আৰু 250 টকাকৈ লাভ কৰিব।
ৰাজ্যৰ অন্যান্য জিলাতো আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। গোৱালপাৰা জিলাৰ 912টা ভোট কেন্দ্ৰত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰি আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ত জিলাখনৰ 88,029গৰাকী মহিলা অন্তৰ্ভুক্ত হৈছে। বৰপেটা জিলাৰ 50টা ভোটকেন্দ্ৰ সামৰি 34টা স্থানত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰি আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত 126 নম্বৰ বুথত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকনে অংশ লয়। জিলাখনৰ 29,000গৰাকী মহিলাই আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ত ধন লাভ কৰে। ধেমাজি জিলাৰ বিভিন্ন স্থানতো আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আনুষ্ঠানিক মুকলিৰ বাবে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনৰ 83,353গৰাকী মহিলা অৰুণোদয় আঁচনিৰ জৰিয়তে উপকৃত হ'ব বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰিছে। নগাঁও জিলাৰ ভোটকেন্দ্ৰসমূহতো আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় মুকলিৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই আঁচনিৰ দ্বাৰা জিলাখনৰ 1,91,451টা পৰিয়াল উপকৃত হ'ব বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰিছে। একেদৰে মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টিৰ বাঘজাৰ ৰাস উৎসৱ মন্দিৰৰ 151 আৰু 152 নম্বৰ বুথত আয়োজিত সভাত মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। বজালী সমষ্টিৰ প্ৰতিটো বুথত অৰুণোদয় আঁচনিৰ শুভাৰম্ভ সভা অনুষ্ঠিত হয়। এই আঁচনিৰ জৰিয়তে সমষ্টিটোৰ 28,194গৰাকী মহিলা উপকৃত হ'ব। নলবাৰী জিলাৰ 3টা বিধানসভা সমষ্টিৰ 85,649গৰাকী হিতাধিকাৰীৰ মাজত আজি অৰুণোদয়ৰ ধন বিতৰণ কৰা হয়। জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত SIT তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা আজি উলুবাৰীস্থিত CID কাৰ্যালয়ত উপস্থিত হয়। আৰক্ষীয়ে তেওঁক প্ৰায় 6 ঘণ্টা ধৰি সোধা পোছা কৰাৰ অন্তত যাবলৈ দিয়ে। উল্লেখযোগ্য যে এই গোচৰ সন্দৰ্ভত SIT ছিংগাপুৰত থকা 8জন প্ৰৱাসী অসমীয়াক 6 অক্টোবৰত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিছিল। এইসকলৰ ভিতৰত কেৱল ৰূপকমল কলিতাহে আজি CID কাৰ্যালয়ত উপস্থিত হয়। ইপিনে চৰকাৰীভাৱে নিয়োজিত জুবিন গাৰ্গৰ দুজন ব্যক্তিগত সুৰক্ষা বিষয়া পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আজি নিলম্বন কৰা হৈছে। দুয়োৰে একাউণ্টৰ জৰিয়তে কোটি টকা লেনদেনৰ তথ্য চি আই ডিয়ে লাভ কৰিছে। জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গে আজি পুনৰ সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে তেওঁ এই ঘটনাৰ আঁৰৰ সত্য জানিব বিচাৰে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰ দাবী কৰে। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও ক্ষিপ্ৰ তদন্ত কামনা কৰে বুলি কোৱাৰ লগতে জনসাধাৰণক এই ঘটনাৰ ন্যায় বিচাৰি নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়।
ৰাইজৰ মনোবলটোৱে আমাৰ সহায় হ'ব। ৰাইজ যাতে ভাগি নপৰে, যাতে আমি ভাগি নপৰোঁ আৰু ন্যায়টো আমাক লাগে। কি হ'ল দাদাৰ লগত, সঁচা ঘটনাটো আমাক লাগে। ছিংগাপুৰত থকা প্ৰৱাসী ভাৰতীয়খিনি, তেওঁলোক আহক, ফুল খাওক, কথাখিনি কওক, আমাক জানিব লাগে। কোনো ক'তো লুকাই থাকিলে নহ'ব আৰু কথাবিলাক বেলেগ বেলেগ এংগলত টানি থাকিলেও নহ'ব। যোনটো সত্য সেইটো কওক, যি দেখিছে সেইটো কওক, যাতে আমি গম পাওঁ আৰু দাদাক ন্যায় দিব পাৰোঁ। অন্ধকাৰত আমি থাকিব নোৱাৰোঁ। তেওঁলোকে খুব সুন্দৰভাৱে, পৰিকল্পিতভাৱে আৰু খুব চিনচিয়াৰলি কৰি আছে কামখিনি। গতিকে আমি বিচাৰিছোঁ আৰু অকণমান খৰতকীয়া হওক, যাতে সোনকালে আমি ন্যায় তদন্তটো শেষ হয় আৰু ন্যায় পাওঁ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সঠিক দিশত তদন্ত অব্যাহত ৰাখিছে বুলি উল্লেখ কৰাৰ লগতে ইয়াক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে। ইপিনে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি তথা দলৰ সাংসদ গৌৰৱ গগৈয়ে এই তদন্ত প্ৰক্ৰিয়াক লৈ অসন্তুষ্টি ব্যক্ত কৰে। সাংবাদিকৰ আগত তেওঁ এইদৰে কয়।
আজি এই তদন্তই যি আঘাত পেলাইছে, শিল্পী সমাজক যি কষ্ট দিছে, ফেচবুক পোষ্ট দিবলৈ তেওঁলোকে বাধ্য হৈছে, আমি বিৰোধিতা কৰিছোঁ। শিল্পী সমাজক কষ্ট দিবলৈ যাওঁতে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল আমি এই কথাবোৰ গম নাপাম। ৰাইজে শিল্পী সমাজৰ ওপৰত প্ৰশ্ন বিচৰা নাই, ৰাইজে জানিবলৈ বিচাৰে জুবিন দাৰ মৃত্যু কেনেকৈ হ'ল।
ইপিনে এই গোচৰ সংক্ৰান্তত এছ আই টিয়ে কালি জুবিন গাৰ্গৰ ষ্টুডিঅ'ৰ কেয়াৰটেকাৰ অভিমন্যু তাঁতী, ব্যক্তিগত সহায়ক সাধন নাথ, ঋতুপ্ৰয়াগ গাৰ্গ, প্ৰাৰ্থনা বৰাকে ধৰি কেইবাগৰাকীৰো ভাষ্য গ্ৰহণ কৰে। এছ আই টিয়ে ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ পন্নী অনিতা ডেকা মহন্তৰো কালি ভাষ্য গ্ৰহণ কৰে। ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা লোকৰ লগতে বিগত এমাহৰ পৰা দুমাহ ধৰি জুবিন গাৰ্গে যিসকল লোকৰ সৈতে যোগাযোগত আছিল সেইসকল লোকৰো এছ আই টিয়ে ভাষ্য গ্ৰহণ কৰিছে। আপোনালোকে সন্ধিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো দ্ৰুতগতিত নিষ্পত্তিৰ দিশে আগবাঢ়িছে আৰু 25 নৱেম্বৰত অসম চৰকাৰে গঠন কৰা মন্ত্ৰী গোটে এই সন্দৰ্ভত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে জনজাতিকৰণৰ বিষয়টো কাৰ্যকৰী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি জনজাতি হিচাপে মৰ্যাদা লাভ কৰি থকা বড়ো, ৰাভা, মিচিং, সোণোৱাল, কছাৰী আদি লোকসকলৰ মৰ্যাদা লাঘৱ নোহোৱাকৈ বাকী জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে সকলো দিশ চালি জাৰি চোৱা হৈছে।
অসম চৰকাৰে যিখন মন্ত্ৰীসভাৰ গোট গঠন কৰি দিছিলে, এই গোটখনে 25 নৱেম্বৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব। তাৰ পিছত বিধানসভাত প্ৰতিবেদনখন যাব। বিধানসভাই আলোচনা কৰি যিয়ে সুস্থিৰ সিদ্ধান্ত দিব তাকে লৈ আমি আগবাঢ়িব লাগিব। কংগ্ৰেছৰ দিনত বিধানসভাত এটা প্ৰস্তাৱ আছিল যে জনজাতিকৰণটো এনেকৈ কৰিব লাগিব যাতে বৰ্তমানৰ বড়ো, ৰাভা, মিচিং, সোণোৱাল, কছাৰী তেওঁলোকৰ কোনো অসুবিধা হ'ব নালাগে। কিন্তু আমি পৰীক্ষা কৰি দেখিম যে ক'ৰবাত নহয় ক'ৰবাত সুবিধা অসুবিধা থাকিব। সেইবাবে বিধানসভাৰ প্ৰস্তাৱটো হয়তো কিছু সংশোধনীৰ প্ৰয়োজন হ'ব। সেইকাৰণে আমি 25 নৱেম্বৰলৈকে অপেক্ষা কৰিব লাগিব।
উজনি অসমৰ 3খন জিলাত 4দিনীয়া ভ্ৰমণসূচীৰে আজি তিনিচুকীয়াত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে জিলাখনত এটা সুসজ্জিত আৱৰ্ত ভৱন উদ্বোধন কৰে। জিলাখনৰ গেলাপুখুৰী বাইপাছৰ সন্মিলন কক্ষৰ চৌহদত নিৰ্মাণ কৰা এই আৱৰ্ত ভৱনটোৱে ৰাইজক উপকৃত কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, সাংসদ ৰামেশ্বৰ তেলীৰ লগতে কেইবাগৰাকীও বিধায়ক, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদবৰ্গ আৰু কেইবাগৰাকীও দলীয় নেতাকৰ্মী উপস্থিত আছিল। তেওঁ আজি সন্ধিয়া জিলাখনত দলীয় নেতাকৰ্মীৰ সৈতে মত বিনিময় কৰিব। মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণকালত ডিব্ৰুগড় আৰু ধেমাজি জিলাত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীতো অংশ ল'ব। চিপ ব্যৱহাৰৰ দ্বাৰা কোৱাণ্টাম পদাৰ্থ বিজ্ঞানৰ ক্ৰিয়াশীল ৰূপৰ প্ৰদৰ্শনৰ অভূতপূৰ্ব পৰীক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 3গৰাকী বিজ্ঞানীলৈ 2025 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। বিজ্ঞানী 3গৰাকীৰ গৱেষণাৰ ফলত কোৱাণ্টাম কম্পিউটাৰ, কোৱাণ্টাম সংবেদন গ্ৰাহক আৰু কোৱাণ্টাম সংকেতবিদ্যাৰ অগ্ৰগতিৰ পথ প্ৰশস্ত হৈছে। নবেল বঁটাৰে পুৰস্কৃত জন ক্লাৰ্ক, মিচেল ডেৱৰেট আৰু জন মাৰ্টিনিছ কেলিফৰ্ণিয়া আৰু য়েলো বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। ৰয়েল ছুইছ একাডেমি অৱ ছায়েন্সে তিনিওগৰাকী বিজ্ঞানীক 1,10,00,000 ছুইছ ক্ৰ'নাৰে পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰিছে। বিজ্ঞানী তিনিগৰাকীৰ সাফল্যক কোৱাণ্টাম প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰা হৈছে। এই অগ্ৰগতিয়ে বিশ্ব ডিজিটেল ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিব বুলিও আশা কৰা হৈছে। বিটিচিৰ বিধায়িনী সভাৰ অধিৱেশন পৰহিলৈ অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পঞ্চম বিটিচি পৰিষদীয় চৰকাৰৰ পাৰিষদসকলৰ শপত গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে এই অধিৱেশনৰ আহ্বান জনাইছে। কোকৰাঝাৰৰ বৰুফানগৰত থকা বিটিচি বিধায়িনী ভৱনত দিনৰ 10 বজাত এই অধিৱেশন আৰম্ভ হ'ব। আই আই টি গুৱাহাটীত অহা 10 অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ 10ম গৱেষণা আৰু ঔদ্যোগিক অভিৱৰ্তন অনুষ্ঠিত হ'ব। আজি অভিৱৰ্তনৰ আয়োজক সমিতিয়ে সংবাদমেলযোগে এই বিষয়ে সদৰি কৰে। এই অভিৱৰ্তনত দেশৰ কমেও 33খন বিশ্ববিদ্যালয়, 1,000 গৱেষক ছাত্ৰ ছাত্ৰীৰ লগতে 60টাৰো অধিক ষ্টাৰ্টআপ কোম্পানীয়ে অংশগ্ৰহণ কৰিব। 10 অক্টোবৰ সন্ধিয়া উদ্বোধনী অনুষ্ঠানৰ পাছতেই কৰ্মশালা অনুষ্ঠিত হ'ব। এই কৰ্মশালাত 400 গৱেষকে তেওঁলোকৰ গৱেষণা পত্ৰ পাঠ কৰিব বুলি আয়োজকসকলে প্ৰকাশ কৰে। 1972 চনৰ মাধ্যম আন্দোলনৰ দ্বিতীয় শ্বহীদ অনিল বৰাৰ 53সংখ্যক স্মৃতি দিৱস আজি তেওঁৰ জন্মস্থান নগাঁৱৰ পলাশনিত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক, নগাঁও জিলা ছাত্ৰ সন্থা আৰু নগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অনিল বৰাই মাধ্যম আন্দোলনৰ নেতৃত্ব দি আজিৰ দিনটোতে হোজাইলৈ গৈছিল আৰু দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল। শ্বহীদগৰাকীৰ প্ৰতি সন্মানাৰ্থে প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। পলাশনি সাংস্কৃতিক আৰু ক্ৰীড়া সন্থাৰ উদ্যোগত ক্ৰীড়া সন্থাৰ খেলপথাৰত পতাকা উত্তোলনেৰে দিৱসৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আয়োজিত স্মৃতিচাৰণ সভাত কেইবাগৰাকী ব্যক্তিয়ে শ্বহীদগৰাকীৰ স্মৃতিচাৰণ কৰে। বাতৰি পৰৱৰ্তী অংশখনক অৰুণিমা গোস্বামীৰ পৰা।
শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি ধেমাজি জিলাৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিদ্যালয় শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত প্ৰাদেশিকীকৃত উচ্চ, উচ্চতৰ আৰু মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ সৈতে আলোচনা কৰে। জিলাখনৰ বিদ্যালয় শিক্ষাৰ মান পূৰ্বতকৈ উন্নত হৈছে বুলি প্ৰকাশ কৰি তেওঁ প্ৰধান শিক্ষকসকলক আৰু অধিক উন্নত কৰাৰ লক্ষ্যৰে যাৱতীয় দিহা পৰামৰ্শ প্ৰদান কৰে। আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলত বাংলাদেশে ইংলেণ্ডক 179 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি ইংলেণ্ডে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বাংলাদেশে প্ৰথমে বেট ধৰি 49 অভাৰ 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 178 ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডে এই বাতৰি যুগুতোৱাৰ পৰলৈকে প্ৰথম 2 অভাৰত 1টা উইকেট হেৰুৱাই 6 ৰাণ সংগ্ৰহ কৰিছে। বিশ্বকাপত দুয়োটা দল ইতিমধ্যে নিজৰ নিজৰ প্ৰথম খেলত জয়ী হৈছে। ইংলেণ্ডৰ দলটোৱে দক্ষিণ আফ্ৰিকাক 10 উইকেটত পৰাস্ত কৰি পৰৱৰ্তী পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে বাংলাদেশে পাকিস্তানৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ কৰে। আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি দ্বিতীয় দিনা ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰে। কাইলৈ ভাৰত ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰৱৰ্তী ৰাউণ্ডত ভাৰতীয় খেলুৱৈ চীন, জাপান, থাইলেণ্ড বা ইণ্ডোনেছিয়াৰ খেলুৱৈৰ মুখামুখি হ'ব। নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপাব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। সদৌ অসম গৰীয়া যুৱ ছাত্ৰ পৰিষদে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰিছে। সংগঠনটোৱে অভিযোগ কৰা মতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকে চৰকাৰী ভূমি দখল কৰিলে সেয়া চৰকাৰে অবৈধ দখল হিচাপে গণ্য নকৰে বুলি মন্তব্য আগবঢ়াইছিল। মুখ্যমন্ত্ৰীৰ এই বক্তব্য বিভিন্ন মাধ্যমত যোৱা 2 আগষ্টত প্ৰকাশ পোৱাৰ পাছতো খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ক লক্ষ্য হিচাপে লৈ চৰকাৰে উচ্ছেদৰ জাননী জাৰি কৰাত সংগঠনটোৱে উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি এই আবেদন দাখিল কৰিছিল। মঙলদৈৰ বামুণপাৰা নিবাসী মঙলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক জীৱন চন্দ্ৰ শৰ্মাৰ আজি আবেলি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 93 বছৰ। সুসাহিত্যিক তথা ভাষাতত্ববিদ জীৱন শৰ্মাৰ বিয়োগত মঙলদৈত শোকৰ ছাপ পৰিছে। ৰাজ্যৰ 38,000 পৰিয়ালক সামৰি 25,991 স্থানত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় মুকলি। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাক গুৱাহাটীত চি আই ডিৰ সোধা পোছা। শিল্পীগৰাকীৰ 2 ব্যক্তিগত সুৰক্ষা বিষয়ক নিলম্বন। ছটা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ গঠন কৰা মন্ত্ৰীগোটৰ চূড়ান্ত প্ৰতিবেদন 25 নৱেম্বৰৰ দাখিলৰ সম্ভাৱনা। চিপ ব্যৱহাৰৰ দ্বাৰা কোৱাণ্টাম পদাৰ্থ বিজ্ঞানৰ ক্ৰিয়াশীল ৰূপৰ প্ৰদৰ্শনৰ পৰীক্ষাৰ বাবে আমেৰিকাৰ 3গৰাকী বিজ্ঞানীলৈ এই বছৰৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা। আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেটত বিজয়ৰ বাবে ইংলেণ্ডক বাংলাদেশৰ 179 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।